এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো আমাৰ তেজপুৰ আমাৰ গৌৰৱ। আজিৰ অনুষ্ঠানত শুনক তেজপুৰত অৱস্থিত ভাৰতৰ তৃতীয়খন মানসিক স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ বিষয়ে কিছু কথা। ভাৰতত ব্ৰিটিছৰ শাসনকালতে মানসিকভাৱে অসুস্থ লোকসকলক জনসমাগমৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যেৰে তেজপুৰত স্থাপন কৰা হৈছিল পগলা ফাটেক। এই পগলা ফাটেকখনেই পাছলৈ মানসিক স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠানৰূপে গঢ় দিয়া হয় আৰু নামাকৰণ কৰা হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটিক এটি সৰ্বাংগ সুন্দৰ অনুষ্ঠানলৈ গঢ় দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ দায়িত্ব গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত তেজপুৰত অৱস্থিত ভাৰতৰ এই তৃতীয়খন মানসিক স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ বিষয়ে সবিশেষ জানিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ প্ৰতিষ্ঠানটিৰ সঞ্চালক ডাক্তৰ শৈলেন্দ্ৰ কুমাৰ দেউৰীক। ছাৰ নমস্কাৰ।
নমস্কাৰ,
আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
ধন্যবাদ।
ভাৰতৰ তৃতীয়খন মানসিক স্বাস্থ্যসেৱা প্ৰতিষ্ঠান তেজপুৰত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ ইতিহাসৰ বিষয়ে আমি প্ৰথমে জানিবলৈ বিচাৰিম। ছাৰ জনাওকচোন।
আমাৰ এই অনুষ্ঠানটো প্ৰথমতে তেজপুৰ মানসিক চিকিৎসালয় ৰূপে প্ৰতিষ্ঠা কৰা হৈছিলে। তাৰ আগতে তাক মানসিক স্বাস্থ্য চিকিৎসা বুলি কোৱাৰ আগতে পগলা ফাটেক ৰূপে জানিছিলে। 1876 চনত ইয়াৰ প্ৰতিষ্ঠা হৈছিলে। তেতিয়া এই অংশত যিহেতু বহুত ব্ৰিটিছৰ ইণ্টাৰেষ্টেড ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছিলে, চাহ বাগান আছিলে, তেওঁলোকৰ সৈন্যবাহিনী আছিলে, এনেকুৱাবিলাক কাৰণত তেওঁলোকে তেজপুৰখনক ছিলেক্ট কৰিলে যে এটা খুব ভাল এটা জেগা হ'ব, যাৰ বাবে এই চিকিৎসালয়খন য'ত প্ৰতিষ্ঠা কৰিব পৰা হ'ব। এই চিকিৎসালয়খন প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰথমতে তেওঁলোকে এটা সাঁচ এটা ল'লে। সেইটো হ'ল, তেতিয়া ঢাকাত এখন এছাইলাম আছিলে যিখনে বেংগল প্ৰেচিডেঞ্চি বহুত ডাঙৰ আছিলে। তাত অসম ইনক্লুডেড আছে, নৰ্থ ইষ্ট ষ্টেটছবিলাকো, আৰু তাত বিভিন্ন সময়ত প্ৰথমতে তালৈকে আমাৰ চিকিৎসা কৰিবৰ কাৰণে পেচেণ্টবিলাকক পঠোৱা হৈছিলে। তেওঁলোকে দেখিলে যে সেই সময়ত জাহাজেৰে ৰেলেৰে এই জেগাবিলাকৰ পৰা তালৈ গৈ পাওঁতে প্ৰায় 3 সপ্তাহ সময় লাগিছিলে একে লেথাৰিয়ে, আৰু 3 সপ্তাহ এজন তেনেকুৱা ধৰণৰ ৰোগীক ইমান দূৰ লৈ যোৱাটো অসুবিধাজনক আছিলে। সেইকাৰণে তেওঁলোকে ইয়াতে সুবিধাজনক ঠাই হিচাপে ভাবি পেলাই গোটেই নৰ্থ ইষ্টৰ গোটেইকেইখন ষ্টেটক সামৰি আৰু ওচৰ চুবুৰীয়া যিখিনি ৰাজ্য আছিলে তাৰ 2-1খনক সুবিধা দিবৰ বাবে ইয়াতে চিকিৎসালয়খন প্ৰতিষ্ঠা কৰিছিলে। প্ৰথমতে কনচেপ্টটো আছিলে চিকিৎসালয়খন এনেকুৱা এটা এছাইলাম আছিলে। এছাইলাম মানে সমাজৰ বাকীখিনি মানুহক এনেধৰণৰ ৰোগীৰ লগত সংঘাত হোৱাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ৰোগীসকলক নিলগত আবদ্ধ কৰি ৰাখিব পৰা ব্যৱস্থাটোহে আছিল। সঁচা কথাত ক'বলৈ গ'লে সেইবিলাক চিকিৎসালয় নাছিলে, সেইবিলাক আছিলে একো একোটা আবদ্ধ কৰি ৰখা জেগা। পাছলৈ লাহে লাহে মানুহৰ মনত এটা কিউৰিয়াচিটি এটা আৰম্ভ হ'ল যে এনেধৰণৰ ব্যৱহাৰ কৰা ৰোগীক আমি কেনেধৰণে ভাল কৰিব পাৰোঁ। সেই সময়ত প্ৰণালীবদ্ধভাৱে বিজ্ঞানসন্মতভাৱে চিকিৎসা কৰাৰ চিন্তাটো আৰম্ভহে কৰিছিলে। প্ৰথম অৱস্থাত তেওঁলোকে ভাবিলে যে এনেকুৱা ধৰণে এটা জেগাত মানুহখিনিক যদি ৰাখিব পাৰোঁ, তেওঁলোকক এটা পৰিৱেশৰ পৰা যদি বেলেগ এটা ভাল পৰিৱেশ এটা দিব পাৰোঁ, তেওঁলোকক যিকোনো দৈনন্দিন কাম কাজত আমি ব্যস্ত ৰাখিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ নিজে স্বতঃস্ফূৰ্তভাৱে বহুত অসুবিধা দূৰ হৈ যাব পাৰে। লাহে লাহে তেওঁলোকে এই গোটেই বিশ্বতে এই কথাটোৰ বিপক্ষে এটা ডাঙৰ মতবাদ এটা গঢ়ি উঠিলে যে সমাজক সুস্থ ৰাখিবৰ কাৰণে সামাজিকভাৱে এই মানুহখিনিক বহিষ্কাৰ কৰাৰ অৰ্থেৰে মানসিক ৰোগী বুলি তেওঁলোকক চিহ্নিত কৰি এটা দূৰৰ জেগাত নিলগাই ৰাখিবৰ কাৰণে এই ব্যৱস্থাটো প্ৰতিষ্ঠিত কৰা হৈছে। এই সময়তে বহুবোৰ দেশত য'ত স্বৈৰাচাৰী শাসন প্ৰণালী আছিলে তাত তেওঁলোকৰ শাসকীয় গোষ্ঠীয়ে এনে বহু ধৰণক ৰাজনৈতিক কাৰণতো বহু মানুহক এনেকুৱা ধৰণৰ জেগাবিলাকত আবদ্ধ কৰি ৰাখিছিলে। পিছত এই জনমতটো যেতিয়া গঢ়ি উঠিলে তেতিয়া তেওঁলোকে গোটেই বিশ্বতে এটা মুভমেণ্ট এটা আৰম্ভ হ'ল যে তেওঁলোকে ক'লে যে যদি তেওঁলোকক আমি তেনেকৈ আবদ্ধ কৰি ৰাখোঁ আৰু সেই জেগাটোক আমি চিকিৎসালয়ৰূপে সুচাৰুৰূপে গঢ়ি তুলিব পাৰোঁ তেতিয়াহ'লেহে ৰাইজৰ মংগল হ'ব। সেই সম্পৰ্ক লৈ পেলাই ব্ৰিটিছ আমোলৰ পৰা আৰম্ভ কৰি আজিলৈকে বহুবোৰ আমাৰ যিটো ল, সেই লটোৰ সলনি কৰা হৈছে যাতে তেওঁলোকক উত্তৰাত্তৰভাৱে ভালকৈ ৰাখিব পাৰি আৰু তেওঁলোকৰ যিটো স্বাৰ্থ সেইটো অক্ষুণ্ণ ৰাখিব পাৰে। এইটোৱেই থূলমূলকৈ ইয়াৰ ঘটনাটো। আৰু তাৰ পাছত আমি পৰ্যায়ক্ৰমে পিছলৈ দেখিম যে অসম চৰকাৰৰ সময়তে 1999 বিশেষ সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্টৰ কাৰণে এই অনুষ্ঠানটোক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ হাতত গতাই দিয়া হ'ল আৰু এই বিষয়ে আমি নিশ্চয় আলোচনা কৰিব পাৰোঁ।
হয়, আমি ইয়াৰ ইতিহাসৰ বিষয়ে জানিলোঁ আৰু পৰ্যায়ক্ৰমে ই এক উল্লেখনীয় মানসিক স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠিল। ছাৰ, আপুনি এই প্ৰতিষ্ঠানৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ আছে?
মই প্ৰথমতে মোৰ স্নাতকোত্তৰ শিক্ষা এই বিভাগত শেষ কৰি পেলাই মই 86ত ৰাঁচীৰ পৰা আহি পেলাই ইয়াত জইন কৰিছিলোঁ। তাৰপাছত মই কিছুদিন ইয়াত কাম কৰাৰ পাছত মই আকৌ উচ্চ শিক্ষাৰ্থে আকৌ বাংগালোৰলৈ গ'লোঁ আৰু 1990 চনত দ্বিতীয়বাৰৰ বাবে ঘূৰি আহিলোঁ ইয়ালৈ। আৰু 91 চনত মই ইয়াৰ অধীক্ষক বা মুখ্য চিকিৎসা বিষয়া হিচাপে কাৰ্যত যোগদান কৰিছিলোঁ।
হয় ছাৰ, কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ যেতিয়া এই প্ৰতিষ্ঠানৰ সম্পূৰ্ণ দায়িত্ব গ'ল, এই প্ৰতিষ্ঠানখনৰ উন্নীতকৰণৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল এই বিষয়ে কওকচোন।
প্ৰথম পৰ্যায়ত যেতিয়া কেন্দ্ৰীয় চৰকাৰে এই অনুষ্ঠানটো নিজৰ আয়ত্তলৈ আনিলে তেতিয়া তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে ইয়াক এটা অট'নমাছ বা স্বকীয়ভাৱে শাসিত হোৱা এটা অনুষ্ঠানলৈ তেওঁলোকে যাতে ইয়াক সলাব পাৰে সেই বস্তুটো তেওঁলোকে কৰিলে। আৰু তাৰ কাৰণে এটা তেওঁলোকে এক্সিকিউটিভ কাউন্সিল এটা আৰু তাৰ ওপৰত এটা বোৰ্ড অফ গভৰ্ণৰ্ছ গঠন কৰি দিলে। ইয়াৰ এক্সিকিউটিভ কাউন্সিল যিটো আছে তাত ভাৰতৰ বিভিন্ন আগশাৰীৰ এই সম্পৰ্কিত শিক্ষা অনুষ্ঠান, চিকিৎসা বিজ্ঞানৰ লগত জড়িত বহুত মানুহ, প্ৰশাসনিক বিষয়া আৰু সকলোকে সামৰি তেওঁলোকে যিটো কাউন্সিল গ্ৰহণ কৰিলে সেইটো হ'ল কেন্দ্ৰীয় যিজন স্বাস্থ্য সচিব থাকে তেওঁ তাৰ অধ্যক্ষ আৰু সেইটোৱে দৈনন্দিন কাম কাজবিলাকৰ বা নীতি নিৰ্ধাৰণ কৰা সম্পৰ্কে যিখিনি সিদ্ধান্ত লয় সেইখিনি তেওঁলোকে লয়। ইয়াৰ বাহিৰেও তাৰ ওপৰত আকৌ ভাৰতৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ তেওঁৰ অধ্যক্ষতাত আৰু উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকল আৰু অন্যান্য বিষয়া বা চিকিৎসা সম্পৰ্কিত যিকেইজন কৰ্মকৰ্তা আছে তেনেকুৱা সকলোকে লৈ পেলাই এটা বৰ্ড অফ গভৰ্ণৰ্ছ গঠিত কৰিছিলে। বৰ্ড অফ গভৰ্ণৰ্ছ হ'ল তেওঁলোকে যিটো নীতি নিৰ্ধাৰণ কৰে তাৰ তেওঁলোকেই সৰ্বেসৰ্বা আৰু তাতে এই বিষয়ে সিদ্ধান্ত লোৱা হয় যে এই অনুষ্ঠানটো কেনেকুৱা ধৰণে গঢ় লৈ উঠিব। আৰু ইয়াত যিজন সঞ্চালক তেওঁলোকে মোক সঞ্চালক হিচাপে নিযুক্তি দিয়ে আৰু তাৰে মই যিটো এক্সিকিউটিভ কাউন্সিল তাৰো মেম্বাৰ আৰু সেই সঞ্চালকৰ ওপৰতে তেওঁলোক দৈনন্দিন যিখিনি প্ৰশাসনীয় ব্যৱস্থা, উন্নীতকৰণৰ ব্যৱস্থা, নীতি নিৰ্ধাৰণ স্বকীয় যিখিনি আৱশ্যকীয় বস্তু সেইখিনি তেওঁৰ নিৰ্দেশতে চলে। আৰু তেওঁক সহায় কৰিবৰ কাৰণে এতিয়া স্বতন্ত্ৰীয়াকৈ কিছুমান শাসনতন্ত্ৰ এটা গঢ়ি তোলা হৈছে যাতে গোটেই অনুষ্ঠানটোৱে এই বিষয়ত নিয়াৰিকৈ কোনো অসুবিধা নোহোৱাকৈ চিষ্টেম এটা গঢ়ি তুলিব পাৰে। ইয়াৰ ভিতৰতে বৰ্ড অফ গভৰ্ণৰ্ছে তেওঁলোকে বছৰত এবাৰকৈ আৰু এক্সিকিউটিভ কাউন্সিলে বছৰত এবাৰকৈ তেওঁলোকে মিলিত হয় আৰু তেওঁলোকক যিজন সঞ্চালক থাকে সঞ্চালকে তেওঁলোকক এই সম্পৰ্কীয় এটা প্ৰতিবেদন দাখিল কৰে, বছৰেকীয়া প্ৰতিবেদন। আৰু ইয়াৰ বাহিৰেও যদি আৱশ্যকীয় কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হয় তেতিয়াহ'লে এক্সিকিউটিভ কাউন্সিলত গৈ পেলাই তেওঁ সমৰ্পণ কৰে আৰু সেইটোৰ পৰা তেওঁলোকে এটা নীতি এটালৈ সিদ্ধান্ত গ্ৰহণ কৰে। এইটোৱে হ'ল থূলমূলকৈ ইয়াৰ শাসন প্ৰণালীটো। ইয়াৰ বাদেও প্ৰথমতে আমি যেতিয়া অসম চৰকাৰৰ অধীনত আছিলে তেতিয়া ইয়াত প্ৰশাসনিক ব্যৱস্থা এটা স্বতন্ত্ৰকৈ গঢ়ি তোলা হোৱা নাছিল কাৰণ ই এটা বৃহত্তৰ অসমৰ যিটো স্বাস্থ্য সঞ্চালকালয় আৰু যিটো স্বাস্থ্য মন্ত্ৰালয় অসমত আছিলে সেইটো তাৰ নীতি নিৰ্দেশনাতে এই অনুষ্ঠানটোও চলিছিলে। তেতিয়া ইয়াৰ কাৰণে বেলেগে এটা এডমিনিষ্ট্ৰেটিভ ছিষ্টেম এটা গঢ়ি তোলা হোৱা নাছিল কিন্তু কেন্দ্ৰীয় চৰকাৰলৈ যেতিয়া এইটো স্বতন্ত্ৰীয়াকৈ এটা নতুন এটা অনুষ্ঠান হিচাপে গঢ়িব লগা হ'ল তেতিয়া ইয়াত এইবিলাক বস্তু আমি নতুনকৈ গঢ় দিব লগা হ'ল। যেনে ফাইনেন্স এণ্ড একাউণ্টিঙৰ কাৰণে এটা নতুন ছিষ্টেম গঢ়া হ'ল, জেনেৰেল এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে এটা নতুন ছিষ্টেম এটা গঢ়া হ'ল। ইয়াৰ বাহিৰেও একাডেমিক এক্টিভিটি, চাইণ্টিফিক এক্টিভিটি আৰু বিভিন্ন ধৰণৰ শিক্ষাৰ লগত সম্বলিত শিক্ষাৰ নীতি নিৰ্ধাৰণ কৰিব লগা বিভাগো ইয়াত গঢ়ি তোলা হৈছে। আৰু এতিয়া আমাৰ ইয়াত 3টা মেইন দিশ আছে। এটা হ'ল ছাৰ্ভিচ। ছাৰ্ভিচ মানে আমাৰ ৰাইজৰ কাৰণে কেনেধৰণৰ সেৱা আগবঢ়াব পাৰে। সেৱা আগবঢ়োৱাৰ 2টা মেইন প্ৰক্ৰিয়া হ'ল, এটা চিকিৎসালয় আছে য'ত ৰোগীসকলক এডমিট কৰি পেলাই তেওঁলোকৰ চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰা হয়। এইটো 336খন তাৰ কাৰণে বিচনা নিৰ্ধাৰণ কৰা আছে আৰু তাতে যিখিনি ৰোগী দূৰণিবতীয়া বা যিখিনি ৰোগী ইতিমধ্যে চিকিৎসাৰ পৰা কোনো বাহিৰৰ সুফল পোৱা নাই তেওঁলোকক আৰু বেছিকৈ চিকিৎসা মানে ফাৰ্ডাৰ এডভান্স চিকিৎসাৰ কাৰণে দৰকাৰী হয় তেওঁলোকক ইয়াত ভৰ্তি কৰা হয়। ইয়াৰ বাহিৰেও OPD ছাৰ্ভিচ এটা আছে। OPD মানে আউট পেচেণ্ট, বহিৰ্বিভাগ। ইয়াত বাহিৰৰ পৰা আহি একদিনীয়াকৈ আহি সকলো এটা দেখুৱাই পেলাই ঘূৰি যাব পাৰে। এইটো হ'ল দুটা মেইন ছিষ্টেম। ইয়াৰ বাহিৰেও আমাৰ মানুহবিলাকৰ অহা যোৱাৰ বহুত দূৰ হয় বহুতৰ কাৰণে, সেইকাৰণে আমি এতিয়া এক্সটেনশ্যন ক্লিনিক কিছুমান আৰম্ভ কৰিছোঁ। এক্সটেনশ্যন ক্লিনিকবিলাক হ'ল তেওঁলোকে দূৰৰ কিছুমান পূৰ্ব নিৰ্ধাৰিত জেগালৈ যাব, তাত তেওঁলোকে ৰাইজক সমজুৱাকৈ ক'ব যে ইমান তাৰিখে ইমান সময়ত এনেকুৱাকৈ আমাৰ এটা দল যায় ইয়াৰ পৰা। সেই দলটোৱে আমাৰ চিকিৎসালয়ত যিখিনি সুবিধা আছে সেই গোটেইখিনি সুবিধা তাত দিবলৈ আমি যত্ন কৰোঁ, একচেপ্ট ফৰ লেব ফেচিলিটিজ। তাতে তেওঁলোকৰ পুৰণা ৰোগীক পৰীক্ষণ কৰা, নতুন ৰোগীক ইমাৰ্জেঞ্চি চিকিৎসা কৰা, এনেকুৱা ধৰণৰ চিকিৎসাবিলাক কৰা হয়। থুলমূলকৈ আমাৰ এই তিনিটা হ'ল ৰোগী চিকিৎসাৰ মেইন প্ৰণালী। ইয়াৰ বাদেও এটা আছে শিক্ষাৰ লগত জড়িত, মানুহক ট্ৰেইনিং দিয়া হয়। চ' আমাৰ যিটো ইনষ্টিটিউট, সেই ইনষ্টিটিউটটো আচলতে এটা মাষ্টাৰ্ছ আৰু পোষ্ট মাষ্টাৰ্ছ কোৰ্চৰ কাৰণে ডিজাইন কৰা হৈছে। মাষ্টাৰ্ছ দিয়া হয় চাইকিয়াট্ৰিক নাৰ্ছিং, নাৰ্ছিং বিভাগৰ যেতিয়া MSc দিব লগা হয় তেতিয়া চাইকিয়াট্ৰিক নাৰ্ছিঙৰ যিটো বিশেষ প্ৰশিক্ষণৰ দৰকাৰ সেইটো তেওঁলোকক ইয়াত দিয়া হয়। ইয়াৰ বাদেও লেব ছায়েন্সেজৰ লগত সম্বলিত যিটো কোৰ্চ আছে সেইটোক MLMLS বুলি কয় আৰু সেইটো ইয়াৰ লগতে মাষ্টাৰ্ছ হিচাপে আমাৰ লগত তেওঁলোককো এই শিক্ষাটোৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ বাদেও পোষ্ট মাষ্টাৰ্ছ লেভেলত MPhilৰ দুটা কোৰ্চ চলি আছে, এটা হ'ল ক্লিনিকেল চাইকলজি আৰু এটা হ'ল চাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্ক। ক্লিনিকেল চাইকলজিটো হ'ল মনোবিজ্ঞান, ইয়াতে মাষ্টাৰ ডিগ্ৰী মনোবিজ্ঞান কৰি পেলাই অল ইণ্ডিয়া এণ্ট্ৰেঞ্চ পৰীক্ষা এটা হয় আৰু সেই পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'লে তেওঁলোকৰ ক্ৰম অনুযায়ী MPhilত তেওঁলোকক দাখিলাকৰণ কৰা হয়। এইটো দুবছৰীয়া কোৰ্চ। এই দুবছৰ কোৰ্চত ক্লিনিকেল চাইকলজিৰ মানুহখিনিয়ে চাইকলজি বেকগ্ৰাউণ্ডৰ পৰা আহে আৰু চাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্কৰ মানুহখিনি ছ'চিয়েল ৱৰ্ক বেকগ্ৰাউণ্ডৰ পৰা আহে। আহি পেলাই তেওঁলোকে বিশেষভাৱে কেৱল মানসিক স্বাস্থ্যৰ লগত জড়িত বিষয়সমূহত তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ বাহিৰেও মাষ্টাৰ্ছ লেভেলত আমাৰ চাইকিয়াট্ৰিষ্ট হিচাপে পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিজক ট্ৰেইনিং দিয়া হয়। তাৰ কাৰণে 11জন ট্ৰেইনিং বছৰত লোৱা হয় আৰু এইবিলাক সৰ্বভাৰতীয় পৰীক্ষাৰ দ্বাৰা তেওঁলোকক ছিলেক্ট কৰা হয় আৰু আহিবলৈ প্ৰশিক্ষণত তেওঁলোকে সুযোগ লাভ কৰে। MPhilৰ ষ্টুডেণ্ট প্ৰত্যেক বছৰে 12টাকৈ চাইকলজি, 11টা চাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্কত আহে, তেওঁলোকেও একেধৰণে আহে আৰু চাইকিয়াট্ৰিক নাৰ্ছিঙত বছৰত 12জনকৈ আহে আৰু MMLSত বছৰত তেওঁলোকৰ 12জন আহে বিভিন্ন বিভাগত, মাইক্ৰ'বায়'লজি যেনে পেথলজি, ভাইৰেলজি, এনেকুৱা ধৰণৰ বিভাগবিলাক তেওঁলোকে আহি পেলাই ইয়াত সেই বিভাগটোত তেওঁলোকে ভৰ্তি লয়। ইয়াৰ বাদেও বেচিক নাৰ্ছিঙৰ প্ৰায় 30গৰাকী মানুহক আমি পোষ্ট বেচিক DPN ডিগ্ৰী দিওঁ, ডিপ্ল'মা ইন চাইকিয়াট্ৰিক নাৰ্ছিং। এইখিনিতে মন কৰিব লগা কথাটো হ'ল যে এওঁলোক প্ৰত্যেকেই কেৱল মনোচিকিৎসাৰ লগতহে জড়িত আৰু তাৰ বাবে তেওঁলোকক বিশেষভাৱে প্ৰশিক্ষিত কৰি তোলা হয়। এনেধৰণৰ প্ৰশিক্ষণ ভাৰতত খুব কম অনুষ্ঠানতহে দিব পৰা হৈছে এতিয়ালৈকে আৰু ইতিমধ্যে এইটো কেন্দ্ৰীয় চৰকাৰে নিজৰ অধীনত তৃতীয়টো এনেকুৱা অনুষ্ঠান হিচাপে গঢ়ি তুলিছে। প্ৰথমটো হ'ল নিমেন্স বেংগলোৰ আৰু সেইটো ইয়াৰ লগতে তেওঁলোকে নিউৰলজি এলাইড ছায়েন্সেছখিনিৰো তেওঁলোকে ব্যৱস্থা কৰিছে। নিউৰলজি, নিউৰ ছায়েন্সেছ, নিউৰ ৰেডিঅ'লজি, নিউৰ ভাইৰলজি, নিউৰ পেথলজি এইবিলাক বিষয়ত তেওঁলোকক সামৰি লৈছে। সেইকাৰণে নিমেন্সটো এটা মেণ্টেল হেল্থ এণ্ড নিউৰ ছায়েন্সেছৰ এটা সংযুক্ত প্ৰয়াস। আৰু ৰাঁচীত এটা পুৰণা অনুষ্ঠান আছে, ভাৰতৰ অন্যতম পুৰণা অনুষ্ঠান, সেইটো হ'ল চেণ্ট্ৰেল ইনষ্টিটিউট অফ চাইকিয়াট্ৰি বুলি কয়। আৰু 3নম্বৰটো হ'ল আমাৰ লোকপ্ৰিয় গোপীনাথ LGB যিটো আমাৰ তেজপুৰত অৱস্থিত। এই 3খন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত, নিয়ন্ত্ৰিত আৰু তেওঁলোকৰ দ্বাৰাই বিশেষভাৱে এই ক্ষেত্ৰত প্ৰশিক্ষণ দিবৰ কাৰণে এই কেন্দ্ৰকেইটা স্থাপন কৰা হৈছে।
হয় ছাৰ, এই প্ৰতিষ্ঠানত মানসিক স্বাস্থ্য সেৱাৰ লগতে আৰু বেলেগ বিভাগো আছেনে?
ইয়াত বস্তুটো এনেকুৱা, এতিয়া আমি বহুদিন ধৰি সকলোৱে শুনি আহিছোঁ যে মনোচিকিৎসাৰ বহু ক্ষেত্ৰত আমাৰ গাঁওবিলাকত বা এনেকুৱা ভিতৰুৱা অঞ্চলবোৰত এতিয়াও মানুহে ভূত প্ৰেতৰ বিশ্বাস কৰে, ছুপাৰনেচাৰেলৰ তেওঁলোকৰ কিবা ইনফ্লুৱেঞ্চৰ কথা কয় বা তেনেকুৱা ধৰণৰ বহু ধৰণৰ এনেকুৱা জনবিশ্বাস আছে, জনশ্ৰুতি আছে আৰু ফোক প্ৰেক্টিচেছ আছে যিবিলাকে এই চিকিৎসাটোৰ ক্ষেত্ৰত কেতিয়াবা বহুত ডাঙৰ এটা প্ৰাচীৰ আৰু বাধা হিচাপে থিয় হয়। সেইকাৰণে আমাৰ ইয়াত এইকেইটা বিষয়ৰ জৰিয়তে তেওঁলোকক এনেকুৱা কমিউনিটি ছাৰ্ভিচ বা পাব্লিক হেল্থৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয়। আৰু অন্য ক্ষেত্ৰত এতিয়া যোৱা আজি কেইবছৰমান ধৰি আৰু এটা বস্তু আমি আৰম্ভ কৰিছোঁ, সেইটো হ'ল ডিজিটেল প্লেটফৰ্মটো ইউজ কৰি পেলাই যাতে আমি দূৰ দূৰণিৰ মানুহখিনিক প্ৰাথমিক সাহাৰ্য দিব পাৰোঁ আৰু বহু ক্ষেত্ৰত এনেকুৱা এটা মেন পাৱাৰ বা এনেকুৱা এটা হিউমেন ৰিচোৰ্চ গঢ়ি তুলিব পাৰোঁ যিটোৱে প্ৰাৰম্ভিক যিটো চিকিৎসা আৱশ্যক সেইখিনি তেওঁলোকে নিজৰ জেগাতে সমাপন কৰিব পাৰে। চ' এই বিষয়টো লৈ পেলাই এনেকুৱা ধৰণৰ শ্বৰ্ট টাৰ্ম কোৰ্চেছ বহুত আৰম্ভ হৈছে আৰু সেইবিলাক ইতিমধ্যে আজি প্ৰায় ছমাহ ধৰি পেলাই চলি আছে।
হয়, যিসকলে এই প্ৰতিষ্ঠানটিত শিক্ষা গ্ৰহণ কৰিবলৈ ইচ্ছুক তেওঁলোকে কেনেধৰণে আবেদন কৰিব পাৰিব?
হয়, এতিয়া প্ৰথমতে আমি লওঁ যে ৰেগুলাৰ যিখিনি কোৰ্চ আছে, যিখিনি ষ্ট্ৰাকচাৰ্ড কোৰ্চ, তাৰ ভিতৰত নাৰ্ছিঙৰ কাৰণে আমাৰ প্ৰপত্ৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে উলিয়ায়। বছৰীয়াকীয়া এণ্ট্ৰেঞ্চ পৰীক্ষাটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে ফৰ নাৰ্ছিং, চাইক'লজি আৰু ছ'চিয়েল ৱৰ্কৰ কাৰণে। সেইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ নিজা এটা ভৰ্তিকৰণৰ বাবে পৰীক্ষা এটা লয়। আৰু দ্বিতীয়তে চাইকিয়াট্ৰিৰ বাবে যিটো পৰীক্ষা হয় ডাক্তৰ কেইজনৰ বাবে, সেইটো অল ইণ্ডিয়া নীটৰ পৰীক্ষা এটা হয়। ইয়াতে যেতিয়া তেওঁলোকে সেই প্ৰপত্ৰটো লৈ পেলাই ভৰ্তি কৰে আৰু পৰীক্ষা দিয়ে, পৰীক্ষা দিয়াৰ পাছত তেওঁলোকৰ যদি ছিলেকশ্যন হয় তেওঁলোকে আহি পেলাই ইয়াত জইন কৰে। আৰু ইয়াৰ কাৰণে এটা তেওঁলোকক বৃত্তি দিয়া হয়, যিকেইজন ডাক্তৰ তেওঁলোকক ৰেচিডেণ্ট হিচাপে তিনি বছৰৰ কাৰণে তেওঁলোকক এটা অস্থায়ী নিযুক্তি দিয়া হয়। তাৰ বাবদ তেওঁলোকে প্ৰায় 60,000 টকাকৈ দৰমহা পায় আৰু তেওঁলোকক থাকিবৰ কাৰণে এটা জেগা দিয়া হয়। আৰু তিনি বছৰ তেওঁলোকে চিকিৎসালয়ত কাম কৰে আৰু পঢ়া শুনা কৰে, তাৰ বাবদ তেওঁলোকে যিটো মাননি পায় সেই মাননিটো পায় আৰু তেওঁলোকক থাকিবলৈ আমি হোষ্টেলৰ ব্যৱস্থা কৰি দিওঁ। বাকী ছ'চিয়েল ৱৰ্ক আৰু ক্লিনিকেল চাইক'লজিক এমফিল ষ্টুডেণ্টবিলাক, তেওঁলোকৰ কাৰণে 24,000 টকা মাহেকীয়া এটা বৃত্তি দিয়া হয় আৰু সেই বৃত্তিটো লৈ পেলাই তেওঁলোকে প্ৰশিক্ষণৰ সময়ত থকাৰ জেগা পায়, তেওঁলোকে কাম কৰিবলৈ পায় আৰু মাহেকীয়া সেই বৃত্তিটো পায়। নাৰ্ছিঙৰ কাৰণে 15,000 টকাৰ এটা মাহেকীয়া বৃত্তি দিয়ে আৰু তেওঁলোকে পঢ়ি থকা সময়ত সেই বৃত্তিটো পায় আৰু থাকিবৰ কাৰণে তেওঁলোকক আমি হোষ্টেলৰ ব্যৱস্থা কৰি দিওঁ। তাৰ বাদে বহু ক্ষেত্ৰত বহুত ষ্টেটৰ পৰা বা বেলেগ জেগাৰ পৰা ডেপুটেশ্যনতো বহুত তেওঁলোকে পঠিয়ায় তেওঁলোকৰ কৰ্মচাৰীক যি এইবিলাকত নিয়োজিত হৈ আছে আৰু তেওঁলোকৰ কাৰণে তেওঁলোকৰ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মতে তেওঁলোকে দৰমহা পায় আৰু তেওঁলোকক ইয়ালৈ বিশেষ ছুটি দি পেলাই প্ৰশিক্ষণৰ কাৰণে পঠায়।
হয়, প্ৰতিষ্ঠানটিৰ শৈক্ষিক দিশটোৰ বিষয়ে আমি জানিলোঁ। এতিয়া ছাৰ, এই প্ৰতিষ্ঠানটিত মানসিক ৰোগীসকলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় এই বিষয়ে জানিবলৈ বিচাৰিছোঁ।
মানসিক চিকিৎসাৰ কাৰণে মুঠতে তিনি ধৰণৰ চিকিৎসা আছে। এটা হ'ল আমি তেওঁলোকৰ কাৰণে ঔষধ দিব লগা হয়, মেডিকেল মানে ট্ৰিটমেণ্ট এটা, তেওঁলোকক মেডিচিন দিয়া হয় তাৰ কাৰণে। দ্বিতীয়তে হ'ল আৰু এবিধ আছে, তেওঁলোকক কাউন্সেলিং কৰা হয় আৰু চাইক'থেৰাপি দিয়া হয়। সেইটো হ'ল ঔষধ নাই কিন্তু তেওঁলোকক এটা কথা বতৰা কৰা, এটা ইণ্টাৰভিউৰ জৰিয়তে, এটা ষ্ট্ৰাকচাৰৰ জৰিয়তে তেওঁলোকৰ যিটো বিহেভিয়াৰেল মডিফিকেশ্যন দৰকাৰ সেইটোৰ কাৰণে তেওঁলোকক আমি চিকিৎসা প্ৰদান কৰোঁ। সেইটো এটা নিয়ম। তৃতীয় নিয়মটো হ'ল যে কিছুমান অৰ্গেনিক চিকিৎসা আছে, যেনে ইলেক্ট্ৰ'কনভালচিভ থেৰাপি আৰু ডিপ ব্ৰেইন ষ্টিমুলেশ্যন, এনেকুৱা ধৰণৰ কিছুমান চিকিৎসা ব্যৱস্থা আছে য'ত ডাইৰেক্টলি ব্ৰেইনটোক ষ্টিমুলেট কৰা হয় আৰু সেইটো ঔষধৰ দ্বাৰা নহয় কিন্তু সেইটো ইলেক্ট্ৰিক কাৰেণ্টৰ দ্বাৰা কৰা হয়। গতিকে এই তিনিটা হ'ল মূল চিকিৎসা প্ৰণালী। আৰু প্ৰত্যেকটো চিকিৎসাৰ ক্ষেত্ৰতে এতিয়া ছুপাৰ স্পেচিয়েলিটি আৰম্ভ হৈছে, যিটো গোটেই ভাৰতত মাত্ৰ কেইখনমান ইনষ্টিটিউট আছে য'ত এই মানসিক ৰোগৰ লগত জড়িত চিকিৎসা ব্যৱস্থাত যিখিনি মানুহক ট্ৰেইনিং কৰা হয় তেওঁলোকক ছুপাৰ স্পেচিয়েলিটি এটা মাত্ৰা এটা দিয়া হয়। সেইটো হ'ল এডিকশ্যন চাইকিয়াট্ৰি বা এডিকশ্যন মেডিচিন, চাইল্ড এণ্ড এডলচেণ্ট চাইকিয়াট্ৰি আৰু জেৰিয়াট্ৰিক বা অ'ল্ড এজ চাইকিয়াট্ৰি। এওঁলোকে MBBSৰ পাছত তেওঁলোকে এবছৰ থাকি নীট দি পেলাই MD কৰে, MD কৰি তিনি বছৰ থকাৰ পিছত আকৌ নীট দিয়ে, নীট দি পেলাই তেওঁলোকে DM কৰে। DMটো দুবছৰীয়া আৰু এই দুবছৰ আৰু তিনি বছৰৰ ভিতৰত তেওঁলোকে DMটো শেষ কৰে, কৰি পেলাই তেওঁলোকে ছুপাৰ স্পেচিয়েলিষ্ট হিচাপে এই বিভাগকেইটাৰ লগত জড়িত হয়। আৰু এওঁলোকেও আমাৰ বিভিন্ন মানে বিভাগবিলাকত এওঁলোককে নিজা স্পেচিয়েল বিভাগ দিয়া হয়। তাৰ কাৰণে চাইল্ড এণ্ড এডলচেণ্ট চাইকিয়াট্ৰিৰ এটা বেলেগ বিভাগ আছে আৰু তাত জড়িত গোটেইকেইজন চিকিৎসকৰ পৰা আৰম্ভ কৰি চাইক'লজিষ্ট, ছ'চিয়েল ৱৰ্কাৰ, চাইকিয়াট্ৰিক নাৰ্ছ গোটেইবিলাকে এটা স্বতন্ত্ৰীয়ভাৱে তেওঁলোকে সেই বিভাগটো চলায়। একেদৰে জেৰিয়াট্ৰিক বা অ'ল্ড চাইকিয়াট্ৰিটো এনেকুৱা এটা ব্যৱস্থা আছে আৰু এডিকশ্যন চাইকিয়াট্ৰি এতিয়া খুব ডাঙৰ এটা বিভাগ হৈ পৰিছে, কাৰণ আপোনালোকে জানে যে উত্তৰ পূব ভাৰত আৰু এইখিনি সময়ত এই ট্ৰেঞ্জিশ্যনৰ সময়টোত আজিকালি বহু পৰিমাণে এই যিটো এডিকশ্যনৰ বা মাদক দ্ৰব্যৰ লগত জড়িত প্ৰব্লেমটো বাঢ়ি গৈছে। গতিকে এই বিভাগটোৱে সেই বস্তুটো চায় আৰু প্ৰত্যেকটো বিভাগতে পোষ্ট ডক্টৰেল ফেলোশ্বিপ, তাৰমানে কিছুমানে MD কৰি আহি DM কৰিবলৈ হয়তো বহুত দীঘলীয়া হৈ যায় সময়ৰ নাটনি কিছুমানৰ, কিছুমানৰ হয়তো আৰ্জেঞ্চিটো বহুত বেছি যে তেওঁলোকে গৈ কাম কৰিব লাগিব ফিল্ডত, তেওঁলোকক এবছৰীয়া পোষ্ট ডক্টৰেল ফেলোশ্বিপ দিয়া হয়।
হয় ছাৰ, এই প্ৰতিষ্ঠানত নতুনকৈ সংযোজন হোৱা নিউৰলজি বিভাগটোৰ বিষয়ে কওকচোন।
সেইটো আমাৰ বিভাগটো আমি আৰম্ভণিতে নিমেন্সৰ দৰে এইটো গৈ এটা গঢ়ি তোলাৰ কথা ভাবি পেলাই নিউৰলজি বিভাগটো ইয়াত খোলা হৈছিলে। কিন্তু দুখৰ বিষয় যে আজিলৈকে আমি কোনো মানুহে দৰখাস্ত কৰা নাই আনকি নিউৰলজি পোষ্টৰ কাৰণে, তাৰ ফেকাল্টি পোষ্টকেইটা খালী আছে। সেইকাৰণে নিউৰলজি, নিউৰ'চাৰ্জাৰী বা ৰেডিঅ'লজি এইবিলাক পোষ্টত আমাৰ কোনো এপ্লিকেণ্ট নথকাৰ কাৰণে সেই বিভাগটো আমি গঢ়ি তুলিব পৰা নাই। আমি আশা কৰিছোঁ যে আৰু দুই এবছৰৰ ভিতৰতে এই গোটেই বিভাগটো সফল কাম হ'ব, আৰু যেতিয়ালৈকে এই মানুহকেইজনক আমি নাপাওঁ, কেন্দ্ৰ এটা গঢ়ি তুলিবলৈ যিটো প্ৰাককলন লাগে সেইটো মানে গঢ়িব পাৰি অকল এনেকুৱা ধৰণৰ এক্সপাৰ্টবিলাকৰ এডভাইজতহে। আৰু তেওঁলোকৰ যেতিয়া কোনোবা ফেকাল্টি আহি জইন কৰিব তেতিয়া তেওঁলোকৰ লগত আলোচনা কৰি এই সিদ্ধান্ত মৰ্মে নিউৰলজি আৰু নিউৰ'চাৰ্জাৰী বিভাগটো গঢ়ি তোলা হ'ব। সদ্যহতে এইখিনি নোহোৱাৰ কাৰণে সাময়িকভাৱে এই বস্তুটো এতিয়া আমি অকণ সময়ৰ কাৰণে বন্ধ কৰি ৰাখিছোঁ।
আমিও আশা কৰিছোঁ এই বিভাগটো গঢ়ি উঠাৰ লগে লগে তেজপুৰবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ সুবিধা হ'ব, কাৰণ বাহিৰত গৈ চিকিৎসা কৰোৱাটো অত্যন্ত ব্যয়বহুল হয়। গতিকে যদি আমাৰ অসমতে এনেধৰণৰ এটি প্ৰতিষ্ঠান গঢ় লৈ উঠে তেতিয়া নিশ্চয় সকলোৰে বাবে সুবিধা হ'ব। ছাৰ, আপুনি বহু বছৰ এই প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে, আপুনি জড়িত হোৱা প্ৰথম যিখিনি সময় আৰু এতিয়াৰ সময় কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা পাইছে এই মানসিক স্বাস্থ্যৰ দিশটোত?
এইটো আপুনি বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। মানে আটাইতকৈ দৰকাৰী কথাটো হ'ল আমাৰ চকুৱে সেইখিনিহে দেখা পায় যিখিনি আমাৰ মনটোৱে ডিকোড কৰিব পাৰে। আমি অচিন ভাষা এটাৰ চিম্বলবিলাক যেনেকৈ আমি ধৰিব নোৱাৰোঁ, কিন্তু সেই চিম্বলে আমাৰ কাৰণে অৰ্থপূৰ্ণ হৈ যায় যেতিয়া আমি সেই ভাষাটোৰ বিষয়ে জানোঁ। আপোনাক এটা উদাহৰণ দিওঁ মই। অসমীয়া ভাষাৰ আখৰকেইটা যদি কোনোবাই নাজানে, তেওঁক মই অসমীয়া ভাষাৰ আখৰকেইটা দেখুৱালে তেওঁ তাৰ পৰা একো ডিকোড কৰিব নোৱাৰে। এইখিনি কোৱাৰ কাৰণটো এইটোৱেই যে এতিয়া তিনিটা কথা আমি ভাবিবলৈ। এক নম্বৰ কথাটো হ'ল কিছুমান ৰোগ আজি বহু দিনৰ আগৰ পৰা মানুহে তেওঁলোকে ধৰা পৰিছে, মানুহে দেখিছে আৰু এই ৰোগ সম্পৰ্কে তেওঁলোকে আলোচনা কৰিছে। তেওঁলোকৰ হাতত হয়তো এনেকুৱা কোনো বিধান নাছিলে যিটোৰ জৰিয়তে সেইখিনিৰ পৰা মানুহক আৰোগ্য লাভ কৰাব পাৰে। তেনেকুৱা বহুত ৰোগ এতিয়াও চলি আছে, আমি সেইটোৰ চিকিৎসাৰ বিষয়ে ন ন তথ্য লৈছে, লৈ পেলাই তেওঁ সেই বিজ্ঞানসন্মতভাৱে ৰিচাৰ্চ চলি আছে। দ্বিতীয়বিধ হ'ল এনে বহুত পৰিৱেশ এটা সৃষ্টি হৈছে যিবিলাক এতিয়া ধৰি লওক মোবাইলটো। মোবাইল এটা নতুন বস্তু, আজিৰ পৰা 20-30 বছৰৰ আগতে আমি সেইটো কোনোদিনে ভাবিব পৰা নাছিলোঁ যে এই বস্তুটো এনেকুৱা এটা বস্তু ওলাব যি হাতৰ মুঠিতে আপোনাৰ গোটেই বিশ্বৰ সুবিধাখিনি মানে আপোনাৰ হাতত দিব। আপুনি বাতৰি কাগজ পঢ়িব পাৰে, চিনেমা চাব পাৰে, গান শুনিব পাৰে, কথা পাতিব পাৰে, চিঠি লিখিব পাৰে, আপুনি সকলো ধৰণৰ কমিউনিকেশ্যন কৰিব পাৰে। এতেকে এই মোবাইলটো ইউটিলিটিৰ ফালৰ পৰা এইটো অত্যন্ত জৰুৰী বস্তু, কিন্তু এট দ্য ছেইম টাইম মোবাইল এডিকশ্যনটো এতিয়া বহুত ডাঙৰ এটা প্ৰব্লেম হিচাপে দেখা দিছে। বহুত সৰু ল'ৰা ছোৱালীৰ হাতত মাক দেউতাকে মোবাইলটো এৰি দিয়ে তেওঁলোকক শান্ত কৰাবৰ কাৰণে, আৰু এনেকুৱা এটা সময় আহে য'ত মোবাইলটোৱে প্ৰায়ৰিটি লয় আৰু বাকী গোটেই কামখিনি গৌণ হৈ পৰে। এতেকে এই এডিকশ্যনটো নতুন, এতিয়া এইটো নতুনকৈ ওলোৱা এটা ইছ্যু, এটা প্ৰব্লেম। একেদৰে মই আগতে কৈ যোৱা কথাষাৰ যি আছিলে যে আমি চিম্বলটো চিনি পাব লাগিব, তেতিয়াহে আমি জানিম ব্ৰেইনে আমাৰ ডিকোড কৰিব পৰা বস্তুটো কি। বহু ক্ষেত্ৰত আমি আগৰ দিনত দেখিছোঁ যে অনেক মানুহে তেওঁৰ হয়তো হাতে কামে বৰ পাকৈত, কিন্তু তেওঁক যদি সোধা হয় যে আপোনাৰ পঢ়া কিয় নহ'লে, সুবিধা পায়ো কিয় নপঢ়িলে, তেওঁ ক'ব যে মই এই বস্তুটো মই বুজি নাপালোঁ, মই পঢ়িব নোৱাৰিলোঁ আৰু কিবা কাৰণ, কিন্তু সেই মানুহটোৰ অন্য বেলেগ গুণ আছে। লাৰ্ণিং ডিজেবিলিটি এটা তেতিয়াৰ দিনতো আছিল, কিন্তু মানুহটো সেইটো মানুহে আমি বুজি পোৱা নাছিলোঁ। এতিয়া লাৰ্ণিং ডিজেবিলিটিৰ ওপৰত বহুত এৰিথমেটিক ডিজেবিলিটি, লেংগুৱেজ ডিজেবিলিটি, এনেকুৱা ধৰণৰ বহুত বস্তু এতিয়া চিকিৎসা কৰিব লগা এটা অসুবিধা বুলি পেলাই আমি মানুহৰ মাজত এতিয়া প্ৰচাৰ কৰিছে বা মানুহে জানিবলৈ লৈছে। একেদৰে এতিয়া ক'ভিডৰ সময়ত আমাৰ এটা এটা আচৰিত ধৰণৰ আমি সকলোৱে এটা পৰিৱেশৰ সন্মুখীন হ'লোঁ য'ত আমি কথা পাতিব নোৱাৰোঁ, ওলাই যাব নোৱাৰোঁ, মানুহৰ হিচাপে যিটো আমাৰ ছ'চিয়েল নেচাৰ গোটেইটোতে বাৰণ হৈ গ'ল। সেই সময়ত এভৰিথিং ৱাজ আনচাৰ্টেইন যে ক'ত কেতিয়া কি হ'ব, কোন সময়ত কাৰ কিবা অসুবিধা হ'ব বা কাৰ হয়তো মৰণ আহি পৰিব কোনেও জনা নাছিলে। সেই উৎকণ্ঠা, উদ্বিগ্নতা আৰু সেই ভয়াৱহ সময়খিনিৰ সময়তে আমি দেখিলোঁ যে মানুহক কথা পাতিব পাৰিলে বা তেওঁলোকক সেই নিৰ্ভয়খিনি দিব পাৰিলে বা তেনেকুৱা ধৰণৰ তেওঁলোকক যদি আলোচনা কৰিব পাৰিলে তেওঁলোকৰ মনৰ এই সংশয় বহু পৰিমাণে দূৰ হয় আৰু বহু ক্ষেত্ৰত তেওঁলোকে এইটো চম্ভালিব পাৰে। ছ' সেই তেনেকুৱা ধৰণৰ বস্তুবিলাকো আমাৰ নতুনকৈ এতিয়া আমি আৰম্ভ কৰিব লগা হ'ল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰৰ কথা আমি মানুহে পাতিছিলে যে তাৰ আগতে তেওঁলোকে তাৰ নাম দিছিলে শ্বেল শ্বক, বোমাটো পৰিলে মানুহটো বহুত দেৰিৰ কাৰণে অজ্ঞান বেহুঁচ হৈ থাকিব, চব কৰে কিন্তু মানুহটো কিবা কাৰণত যেন তেওঁ এটা শক এটা ষ্টেজত থাকে। সেই একেটা বস্তু বেছি অধ্যয়ন কৰি পেলাই তেওঁলোকে দেখিলে নহয় অকল চেল পৰিলেই নহয়, এনেকুৱা আঘাত পৰিলে মানসিকভাৱে তেওঁলোকে টেনশ্যনৰ মুখামুখি হ'লেও এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয় তেওঁলোকৰ মনত। তেওঁলোকে নাম দিলে তাৰ PTSD, পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ। এতিয়া এইখিনি কৰাৰ অৰ্থটো এইটোৱেই যে ৰোগখিনি, কিছুমান ৰোগ আগৰ পৰাই আছিলে সেইখিনি আমি দেখি আছোঁ, আগৰ পৰাও জানো, তাৰ চিকিৎসা চলি আছে, তাৰ নতুন চিকিৎসাৰ বিষয়ে আমি চেষ্টা কৰি আছোঁ। এনেকুৱা বহুত ৰোগ আৰম্ভ হৈছে যিবিলাক আগৰ পৰা হয়তো আছিল, আমি জনা নাছিলোঁ, বুজা নাছিলোঁ, কিন্তু এতিয়া বুজিছোঁ যে সেইবিলাক একবিধ চিকিৎসা কৰণীয় বা কৰিব লগা এটা ৰোগ, বা ৰোগ বুলি নকয় যদি আপোনালোকে কয় যে এটা তেওঁলোকৰ ডিজৰ্ডাৰ, সেইটো চিকিৎসা কৰিব পাৰি, কৰিব লাগে, আৰু সেইটো কৰিব পাৰিলে তাৰ পৰা বহু পৰিমাণে মানুহজনৰ তেওঁক এটা আমি এনেকুৱা এটা পৰিৱেশলৈ নিব পাৰোঁ যিৰ পৰা তেওঁ এটা প্ৰডাক্টিভ মেম্বাৰ অফ দ্য ছ'চাইটি হ'ব পাৰে। আৰু 3 নম্বৰ গ্ৰুপটো হ'ল এনেকুৱা বহুত ৰোগ আৰম্ভ হৈছে যিবিলাকে সমাজৰ বিৱৰ্তনৰ লগতে আমি প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কীয় যিখিনি আমাৰ সজাগতা সেইখিনি নোহোৱাৰ বাবেও বহু ক্ষেত্ৰত বহুত এনেকুৱা অসুবিধা আমাৰ মাজত আহি পৰিছে। সেইখিনি আইডেণ্টিফাই হৈছে আৰু আমি সেইখিনিও এতিয়া হেল্থ প্ৰমোশ্যনৰ কাৰণে চেষ্টা কৰি আছোঁ। এতিয়া মোৰ আজি 3-4 দশকজোৰা কাৰ্যকালত, বা মই যেতিয়াৰ পৰা ইয়াৰ ছাত্ৰ আছিলোঁ আৰু আজি মই বহুদিন ইয়াত চিকিৎসক হিচাপে মই মোৰ সময় অতিবাহিত কৰিলোঁ, এইখিনি সময়ৰ ভিতৰত এই বিৱৰ্তনবিলাক একদম চাক্ষুষ আৰু এইবিলাক চিন্তা কৰিবলগীয়া বিষয়। এতিয়া আমি শেষ পৰ্যায়ত আহি পেলাই পৰিৱেশ সম্পৰ্কীয় যিখিনি ফেক্টৰ, সেই ফেক্টৰেই মেণ্টেল হেলথত মানুহৰ
প্ৰভাৱ
পেলায় বুলি আমি এতিয়া জানিবলৈ পাৰিছোঁ আৰু তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।
হয় ছাৰ, যি আমাৰ সমাজৰ পৰিৱৰ্তন হৈছে, প্ৰতিযোগিতামূলক এখন সমাজ গঢ় লৈ উঠিছে, যাৰ ফলত আমি সকলোৱে একাকীকত্বত ভুগিছোঁ, নিজকে প্ৰতিষ্ঠা কৰাৰ যি এক আমাৰ প্ৰতিযোগিতা, আৰু সেইসমূহে আমাক মানসিকভাৱেও অকলশৰীয়া কৰিছে আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বহু প্ৰভাৱ পেলাইছে। ছাৰ, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি জনসাধাৰণক সজাগ হ'বলৈ কেনেধৰণৰ বাৰ্তা আগবঢ়াব?
আমাৰ যিটো WHO যোৱা বছৰলৈকে এটা তেওঁলোকে কৈছিলে, দেৰ ইজ ন' হেল্থ উইদাউট মেণ্টেল হেল্থ, মানসিক স্বাস্থ্যটো নাথাকিলে বাকী স্বাস্থ্য থাকিব নোৱাৰে। এতিয়া তাৰ লগত পৰিৱেশটো জড়িত হৈছে। এটাকে মই ক'ম যে সকলো ৰাইজকে, আপোনালোকে মনোস্বাস্থ্যৰ সম্পৰ্কে সজাগ হওক, আৰু প্ৰত্যেক মানুহৰে যিটো তেওঁলোকৰ অপ্টিমাম এবিলিটি সেইটোত উপনীত কৰাব লাগিলে মেণ্টেল হেল্থ ইজ এবছলিউটলি নেচেছাৰী।
হয় ছাৰ, আজি আমি আপোনাৰ পৰা ভাৰতৰ তৃতীয়খন মানসিক স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান, আমাৰ তেজপুৰবাসীৰ বাবেও গৌৰৱ আৰু অসমবাসীৰ বাবেও গৌৰৱৰ এক প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানৰ বিষয়ে বহুখিনি কথা গম পালোঁ, লগতে মানসিক স্বাস্থ্যৰ বিষয়ে আপোনাৰ পৰা বহুখিনি কথা জানিব পাৰিলোঁ। আজিৰ এই অনুষ্ঠানলৈ আহি আপুনি ইমানখিনি সময় আমাক দিলে, বহুখিনি কথা আমাৰ শ্ৰোতাসকলক জনালে, তাৰ বাবে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনালোঁ।
ধন্যবাদ।
শ্ৰোতাসকল, আমাৰ তেজপুৰ আমাৰ গৌৰৱ এই অনুষ্ঠানটিত ভাৰতৰ তৃতীয়খন মানসিক স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠান তেজপুৰত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ বিষয়ে প্ৰতিষ্ঠানটিৰ সঞ্চালক ডাক্তৰ শৈলেন্দ্ৰ কুমাৰ দেউৰীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎগ্ৰহণ আৰু সম্পাদনা প্ৰিয়ংকা দাস বৰাৰ, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।